ब्रिटेन मा दिगनी कोविड-19 का क्वेसी सापी और ठोनन पेलाई डाने अटू तछा नाइंगन नी मा ले अलाटू कोविड-19 का क्वेसी ठोबे वो अछीनी री का नीसनि बी ဖြစ် पारे टांग कोरिया नाइंगन गा फाइजर बायो इंटेक सी कंपनी ये का क्वेसी री ने अटू ब्रिटेन अछीसाई एस्ट्राजेनेका ने अमेरिकन जॉनसन एंड जॉनसन ने मोरेना सी कंपनी री का नी का क्वेसी 64 दन मा यूठा बी ဖြစ် တယ် လို့ ပြော पारे कनाडा နိုင်ငံကလည်းဒီ Pfizer BioNTech ရဲ့ကာကွယ်ဆေးပထမအသုတ်ကိုဒီဇင်ဘာလကုန်ပိုင်းလောက်မှာစပြီးတော့ရမယ်လို့တင်းလာနေကပြောပါရယ်နိုင်ငံအတော်များများမှာကာကွယ်ဆေးတွေထုတ်နိုင်ပြီးဖို့ပြင်ဆင်နေတဲ့အချိန်မှာပဲလူတွေကိုယ်တိုင်သဘောဆန္ဒမပါဘဲဆေးမထိုးမနေရမတတ်မှတ်ဖို့အတွက်ကမ္ဘာ့ကျန်းမာရေးအဖွဲ့ WHO ကသတိပေးထားပါတယ်တကမ္ဘာလုံးအတိုင်းအတာနဲ့ခုဒီ COVID-19 ကူးစက်သူ 69.6 သန်းနဲ့သေဆုံးသူက 1.5 သန်းရှိပါတယ်